এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ন দিনৰ বিৰতিৰ মূৰত কাইলৈৰ পৰা দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন, ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ পূৰ্বে সাধাৰণ শিক্ষাৰ লগতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিক্ষক সমাজৰ প্ৰতি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেকুৰ আহ্বান, প্ৰখ্যাত এথলীট পি টি ঊষাৰ ডিব্ৰুগড় ভ্ৰমণে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, আই চি চি চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত অনুষ্ঠিত খেলত নিউজিলেণ্ডক জয়ৰ বাবে ভাৰতৰ 250 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ, আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ন দিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা শুকুৰবাৰলৈ সদনৰ বৈঠকৰ সময়ছোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট দাখিল কৰিব। 11 আৰু 12 মাৰ্চত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। 13-20 মাৰ্চলৈ সদনৰ স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে বিধানসভাৰ কাম কাজ স্থগিত থাকিব। 21, 24 আৰু 25 মাৰ্চত পুনৰ সদনৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ'ব আৰু 25 মাৰ্চত অসম বিধানসভাৰ এইবাৰৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হ'ব। উল্লেখযোগ্য যে যোৱা 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণেৰে এই অধিৱেশন আৰম্ভ হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা দিনত প্ৰতি নিশা 9:15-10 বাবে বিধানসভাত আজিৰ দিনটো শীৰ্ষক অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াৰ উপৰি 10 মাৰ্চত বিত্তমন্ত্ৰীয়ে সদনত দিয়া বাজেট ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে গুৱাহাটীত অনুষ্ঠিত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত আজি অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ বিদ্যালয় শিক্ষাৰ উন্নয়নত অনবদ্য অৱদান আগবঢ়োৱা শিক্ষক সমাজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সন্ধিক্ষণত সাধাৰণ শিক্ষাৰ লগতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদান কৰাৰ প্ৰত্যাহ্বানমূলক দায়িত্ব পালন কৰিবলৈ তেওঁ শিক্ষক সমাজলৈ আহ্বান জনায়। সভাত শিক্ষক মঞ্চই উত্থাপন কৰা প্ৰাদেশিকীকৰণ, সেৱাবিধি, প্ৰধান শিক্ষক নিযুক্তি আদি সমস্যাসমূহ সহমৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহ শিক্ষামন্ত্ৰীগৰাকীয়ে মুকলিভাৱে আলোচনা কৰে। ডাঃ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত 4 বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক অনলাইন আবেদন কৰিবলৈ আহান জনাইছে। NTRৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সাধাৰণ প্ৰৱেশ পৰীক্ষাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে এই আহান জনায়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়,
এই 4-ইয়াৰ ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ কাৰণেও নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট যি টেষ্ট নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতিব সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ কাৰণে আবেদন পত্ৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 20 ফেব্ৰুৱাৰীত আৰু অহা 16 মাৰ্চত ইয়াৰ অন্তিমটো দিন বা লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ কাৰণে এতেকে যিসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই 4-বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক অহা 16 মাৰ্চৰ ভিতৰত মই আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। পৰীক্ষা অনুষ্ঠিত হ'ব 29 এপ্ৰিল 2025। গতিকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে কাউন্সেলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাক যি ইতিমধ্যে প্ৰায় 10খন কলেজে স্বীকৃতি লাভ কৰিছে আৰু আমাৰ যি 6খন কলেজ তালিকাভুক্ত হৈ আছে এই কলেজসমূহত নিজৰ আসন বাছি লৈ তেওঁলোকে কৰিব পাৰিব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰে। পত্ৰৰ জৰিয়তে প্ৰাদেশিকীকৃত হাইস্কুলসমূহত প্ৰধান শিক্ষক হিচাপে পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকা 10 দিনৰ ভিতৰত বন্ধখামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। সমগ্ৰ বিষয়টো অতি জৰুৰী হিচাপে বিবেচনা কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা 28 ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশোধিত অসম মাধ্যমিক শিক্ষা সেৱাবিধিৰ অধীনত ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এনে নিৰ্দেশৰ পাছতে এতিয়া চৰকাৰে হাইস্কুলসমূহত নিয়মীয়া প্ৰধান শিক্ষক নিযুক্তি প্ৰদানৰ বাবে তৎপৰতা চলাইছে। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰতিমাৰ খনিকৰ অভিধাৰে বিভূষিত কবি লেখক চন্দ্ৰকুমাৰ আগৰৱালাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া সাহিত্যত যুগৰ সূচনাকাৰী জোনাকী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আগৰৱালাৰ জোনাকী কাকতত প্ৰকাশিত বন কুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্তিক কবিতা।
নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলেনো কোনে কাক, বিজন বনত কোন কত আছে হালিছে গছৰ আগ। নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলেনো কোনে কাক, বিজন বনত কোন কত আছে শালিছে গছৰ আগ, গহীন গছত বতাহৰ ছাতি, পাতকপে থৰ থৰ, হাবিৰ মাজৰ পৰা কোনেনোবা মাতি উঠে মৰ মৰ, নিচুক লতিকা গছক সাৱতি, প্ৰতি অংগে চুমাচুমি, পাতৰ আঁৰত থাকি কপৌটিয়ে কিবা কৰে জুমাজুমি।
জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। প্ৰতিমা আৰু বীণবৰাগী কাব্য সংকলনেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা আগৰৱালাৰ পুণ্যতিথি উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কবি লেখক চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমূহ অসমীয়া কাব্য জগতৰ অমূল্য ৰত্ন সদৃশ বুলি মন্তব্য কৰে। 1938 চনৰ আজিৰ দিনটোতে গুৱাহাটীত আগৰৱালাৰ দেহাৱসান ঘটিছিল। যশস্বী বাঁহীবাদক লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ষষ্ঠ দশকতে বাঁহীৰে অগণন শ্ৰোতাদৰ্শকক মুগ্ধ কৰা প্ৰভাত শৰ্মাই বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাকে ধৰি বহু শিল্পীৰ গীতত বাঁহীৰ সুৰ তুলিছিল। থুল বাদ্যযন্ত্ৰক লৈ শিল্পীগৰাকীয়ে গঠন কৰা পাঞ্চজন্য শংখধ্বনি নামৰ অৰ্কেষ্ট্ৰা দলটো পাছত দেৱগান্ধাৰ নামেৰে নামকৰণ কৰা হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত অৱসৰ গ্ৰহণ কৰিছিল। ব্লেকমানি, সন্তান, সন্ধাৰাগ, সাৰথী, আপোনজন, অনল, কদম তলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি ছবিৰ সংগীত পৰিচালনা কৰা প্ৰয়াত শৰ্মাই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পথৰুঘাটে ৰিঙিয়াই আৰু ব্ৰিকডৰ বৰুৱাৰ বিয়া ধাৰাবাহিকৰ সংগীতো পৰিচালনা কৰিছিল। শিল্পীগৰাকীৰ পুণ্যতিথি উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত শিল্পীগৰাকীক লোকসংগীতৰ নিৰলস সাধক বুলি অভিহিত কৰে। শিল্পীগৰাকীৰ অৱদান প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তী ৰাণী ডেকাৰ পৰা।
ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰখ্যাত এথলীট পি টি উষা আজি ডিব্ৰুগড়লৈ আহিছে। ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটডোৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ এথলীটগৰাকীক তেওঁৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ উপস্থিতিয়ে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে।
মই আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক বিশেষভাৱে মই ধন্যবাদ জনাইছো। আজি আমি সকলোৱে মিলি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েচনৰ জৰিয়তে আমি পি টি উষা ডাঙৰীয়ানীক আমাৰ শ্ৰদ্ধা নিবেদন কৰিলো আৰু তেখেতৰ উপস্থিতিয়ে নিশ্চিতভাৱে প্ৰত্যেকগৰাকী উঠি অহা খেলুৱৈক অনুপ্ৰাণিত কৰিব। আৰু আজি মই কওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোতেই প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত যে পি টি উষা ডাঙৰীয়ানী যিকেইটা কথা কলে আমি নিজৰ খেলত ফ'কাছ কৰিব লাগে, অৰ্থাৎ যিটো খেল খেলিছো তাত মনোযোগ দিব লাগে, ইমান মনোযোগ দিব লাগে তাৰ যোগেদি আমি জীৱনত উজ্জ্বলতা সফলতা আমি অৰ্জন কৰিব পাৰো। আৰু পি টি উষা ডাঙৰীয়ানী কলে যে জীৱনত তেখেতে যিটো অৱস্থাৰ পৰা আৰম্ভ কৰিছিল খেল, একো সুবিধা নাছিল, ট্ৰেক নাছিল, স্পাইক নাছিল, সাধাৰণভাৱে এটা সাধাৰণ অৱস্থাত কেৰালাত তেখেতে আৰম্ভ কৰিছিল, কিন্তু আজি সেইগৰাকী পি টি উষাই তেখেতৰ জীৱনত কষ্টৰ সাধনাৰ যোগেদি যিখিনি সফলতা ভাৰতবৰ্ষৰ বাবে কঢ়িয়াই আনিলে তাৰ ফলশ্ৰুতিত আমি 103টা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে খেলৰ পৰা 103টা মেডেল পাবলৈ সক্ষম হলো।
পি টি উষাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 56 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীৰ 6 মাইলত উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম কাজ সুচলভাৱে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা 11:30 বজাৰ পৰা পুৱতি নিশা 4:30 বজালৈ উড়ন সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যান বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। 6 মাইলৰ উড়ন সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত এই সময়ছোৱাত যান বাহনৰ চলাচল বন্ধ থাকিব। খানাপাৰাৰ দিশৰ পৰা পাঞ্জাবাৰী নাইবা জয়ান আনন্দনগৰ অভিমুখী যান বাহনসমূহ নিয়মিতভাৱে চলাচল কৰি থাকিব পাৰিব। সচল আৰু আনন্দনগৰৰ দিশৰ পৰা দিছপুৰ অভিমুখী যান বাহনসমূহ এই সময়ছোৱাত জয়ানগৰ হৈ বেলতলা বজাৰ পথেৰে ছাৰ্ভে হৈ লাষ্টগেটলৈ যাব পাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। গণেশগুৰিৰ দিশৰ পৰা খানাপাৰালৈ যোৱা বাহনসমূহ ছুপাৰ মাৰ্কেট উৰণ সেতুৰে লাষ্টগেট হৈ যাব পাৰিব বুলি কোৱা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজান মাহৰ ৰোজা পালন কৰে। ইছলাম ধৰ্মৰ ৰীতি আৰু পৰম্পৰা অনুসৰি দিনটো উপবাসে থকাৰ পাছত ইফতাৰৰ জৰিয়তে ৰোজা ভাঙে আৰু খাদ্য গ্ৰহণ কৰে। ৰমজানৰ ৰোজাৰ বাবে সম্প্ৰতি বিভিন্ন ফল, খেজুৰ, চেৱৈ, চৰবত আদি খাদ্য সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান মাহ উপলক্ষে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিৱেশনৰ বাবে 24খন উপ সমিতিৰ লগতে 91জন সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হয়। 1952 চনৰ 16 নৱেম্বৰত চিৰাং জিলাৰ ৰণচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিৱেশনৰ বিশিষ্ট অতিথি হিচাপে নোবেল বঁটা প্ৰাপকৰ লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তিক আমন্ত্ৰণ জনোৱা হ'ব বুলি সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ অধিৱেশনখন সফল কৰি তোলাৰ বাবে সকলো জাতি জনগোষ্ঠীৰ লোকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সমগ্ৰ শিক্ষা তিনিচুকীয়াৰ সৰ্বাত্মক শিক্ষাকোষে আজি 2024-25 বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্ৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ 162জন বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক হুইল চেয়াৰ, ট্ৰাইচাইকেল, শিকন শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে 59গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ সহকাৰী আয়ুক্ত মাধুৰীমীয়া দিহিঙীয়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকা উপস্থিত থাকে। বাক্সা জিলাৰ শালবাৰীৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ গামাৰিগুৰিত আজি বেকী নৈত শিলবালি খনন বন্ধ কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ সদস্যসকলে মানৱ শৃংখল কাৰ্যসূচী পালন কৰে। গোবৰধনা আঞ্চলিক আছু শাখা সাহিত্য সভাৰ উদ্যোগত তথা বৃহত্তৰ গামাৰিগুৰি হাতাপৰা ৰাইজৰ সহযোগত এই কাৰ্যসূচী পালন কৰা হয়।
আই চি চি চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত অনুষ্ঠিত লীগৰ অন্তিমখন খেলত ভাৰতে নিউজিলেণ্ডক জয়ৰ বাবে 250 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 249 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালেও শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলৰ দৃঢ়তাৰে প্ৰত্যাহ্বানজনক স্কোৰ কৰিবলৈ সমৰ্থ হয়। শ্ৰেয়াছ আয়াৰে 98টা বলত 79, হাৰ্দিক পাণ্ডিয়াই 45টা বলত 45 ৰাণ আৰু অক্ষৰ পেটেলে 42 ৰাণৰ বৰঙণি আগবঢ়ায়। অধিনায়ক ৰোহিত শৰ্মা, শুভমান গিল আৰু আজি 300 সংখ্যক এদিনীয়া আন্তৰ্জাতিক খেলত অৱতীৰ্ণ হোৱা বিৰাট কোহলি ব্যৰ্থ হয়। নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰীয়ে সৰ্বাধিক 5টা উইকেট দখল কৰে। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত চলি থকা 70 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল প্ৰতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ খেল আজিৰ পৰা অনুষ্ঠিত হৈছে। জজ খেলপথাৰত অনুষ্ঠিত অন্তিম ৰাউণ্ডৰ প্ৰথমখন খেলত উত্তৰ পূব ৰেলৱে বাৰেকুৰি এফ চিৰ মুখামুখি হৈছে। খেলখনৰ পূৰ্বে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে এইবাৰ বৰদলৈ ট্ৰফী 3টা পৰ্যায়ত 35খন জিলাত অনুষ্ঠিত হৈছে। শিৱসাগৰত অহা 18 মাৰ্চৰ পৰা 30 মাৰ্চলৈ 5ম সদৌ অসম আন্তঃজিলা পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। শিৱসাগৰত আজি অনুষ্ঠিত এখন সংবাদমেলত উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে শিৱসাগৰ জিলা পাঞ্জা সন্থাৰ উদ্যোগত আৰু সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত হ'বলগীয়া এই প্ৰতিযোগিতাত কমেও 300গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ গীতানগৰৰ মাদাৰ টেৰেছা পথ নিবাসী লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা মদন চন্দ্ৰ তালুকদাৰৰ হৃদৰোগত আক্ৰান্ত হৈ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 9 দিনৰ বিৰতিৰ মূৰত কাইলৈৰ পৰা দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ পূৰ্বে সাধাৰণ শিক্ষাৰ লগতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিক্ষক সমাজৰ প্ৰতি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ আহ্বান। প্ৰখ্যাত এথলীট পি টি উষাৰ ডিব্ৰুগড় ভ্ৰমণে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত অনুষ্ঠিত খেলত নিউজিলেণ্ডক জয়ৰ বাবে ভাৰতৰ 250 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।